এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। দেশৰ দহটা শ্ৰমিক সংগঠনৰ উমৈহতীয়া মঞ্চৰ ভাৰত বন্ধৰ অসমত আংশিক প্ৰভাৱ। বিজেপিয়ে BTC পৰিষদীয় নিৰ্বাচনত অকলে অৱতীৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰী তথা দলৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। নিৰ্বাচনলৈ কংগ্ৰেছো সাজু বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য। গোলাঘাট আৰু হোজাই জিলাত বান পৰিস্থিতি বৰ্তমানেও অপৰিৱৰ্তিত। ওদালগুৰি আৰু কামৰূপ মহানগৰ জিলাত শিশু নিৰ্যাতনৰ গোচৰত দুজন লোকক যাৱজ্জীৱন কাৰাদণ্ড। আৰু শ্বিলঙত দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ তিনিটা ট্ৰফীৰ প্ৰদৰ্শন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ শ্ৰমিক আৰু কৃষক বিৰোধী নীতি গ্ৰহণ কৰা বুলি অভিযোগ তুলি দেশৰ দহটা শ্ৰমিক সংগঠনৰ উমৈহতীয়া মঞ্চই আজি আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ অসমতো পৰিলক্ষিত হয়। আমাৰ বিভিন্ন জিলাৰ সংবাদদাতাই জনোৱা মতে বন্ধৰ ফলত উত্তৰ গুৱাহাটীৰ ৰন্ধন গেছৰ বটলিং প্লাণ্ট, দুলীয়াজানৰ অইল ইণ্ডিয়াৰ অধীনস্থ তৈল প্ৰতিষ্ঠানসমূহ, নাজিৰাৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ মুখ্য কাৰ্যালয়কে ধৰি বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠানৰ কাম কাজ ব্যাহত হয়। নুমলীগড় শোধনাগাৰৰ কাম কাজো আজি বন্ধৰ ফলত প্ৰভাৱিত হয় বুলি আমাৰ সংবাদদাতাই জনাইছে। গুৱাহাটী মহানগৰীত আজি ব্যক্তিগত খণ্ডৰ চিটি বাছ আৰু দূৰণিবতীয়া বাছৰ চলাচল বন্ধ থাকে। অৱশ্যে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনস্থ গ্ৰীণ বাছ সেৱা আৰু লঘু বাণিজ্যিক বাহনসমূহ চলাচল কৰি থাকে। ধৰ্মঘটৰ ফলত আজি অসমত বেংক আৰু বীমা কোম্পানীসমূহৰ কাম কাজো প্ৰভাৱিত হয়। অৱশ্যে ষ্টেট বেংক অব ইণ্ডিয়াৰ মূল শাখাসমূহৰ কাম কাজ প্ৰায় স্বাভাৱিক হৈ থাকে বুলি কোৱা হৈছে। ধৰ্মঘটৰ অন্যতম অংশীদাৰ অল ইণ্ডিয়া চেণ্ট্ৰেল কাউন্সিল অব ইউনিয়নছ আৰু ইউনাইটেড ৱৰ্কমেন ইউনিয়ন, ইণ্ডিয়া কাৰ্বন এমপ্লয়িজ এণ্ড লেবাৰ ইউনিয়নকে ধৰি কেইবাটাও শ্ৰমিক সংগঠনৰ ধৰ্মঘটৰ ফলত গুৱাহাটী শোধনাগাৰ, ইণ্ডিয়া কাৰ্বন প্ৰাইভেট লিমিটেড আৰু আছাম কাৰ্বন প্ৰাইভেট লিমিটেডৰ কাম কাজ ব্যাহত হয়। গুৱাহাটীৰ খানাপাৰাতো কেইবাটাও শ্ৰমিক সংগঠনে আজি প্ৰতিবাদ সাব্যস্ত কৰে। বঙাইগাঁৱৰ BRPLৰ কাম কাজ চলি থাকে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। শিলচৰত আজি শ্ৰমিক সংগঠনৰ প্ৰতিনিধিসকলে বিভিন্ন ঠাইত বন্ধৰ সমৰ্থনত পিকেটিং কৰে। শ্ৰীভূমি জিলাত আজি পুৱাৰে পৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ থকাৰ লগতে সাধাৰণ জনজীৱন ব্যাহত হয়। চৰকাৰী কাৰ্যালয়সমূহত কৰ্মচাৰীৰ উপস্থিতিও সেৰেঙা হোৱা দেখা যায়। চৰাইদেউ জিলাত আজি বন্ধৰ ব্যাপক প্ৰভাৱ দেখা যায়। অৱশ্যে বন্ধৰ পৰা ছাত্ৰ ছাত্ৰী আৰু ৰোগী কঢ়িয়াই নিয়া বাহনসমূহক ৰেহাই দিয়া হয়। যোৰহাট জিলাত আজি চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ আহান মৰ্মে সোণাৰী তিয়ক চাহ বাগিচা গোটে দুঘণ্টাজোৰা ধৰ্ণা কাৰ্যসূচী পালন কৰে। ওদালগুৰি জিলাৰ ভেৰগাঁও ডিমাকুচি চাহ বাগিচাৰ শ্ৰমিকসকলেও আজি এঘণ্টাজোৰা ধৰ্ণা কাৰ্যসূচী পালন কৰে। শিৱসাগৰ জিলাতো আজি এই বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হয়। এই সন্দৰ্ভত এয়া শিৱসাগৰৰ পৰা আমাৰ সংবাদদাতা মুজাহিদ আলী।
দেশজুৰি কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ আহ্বানত অনুষ্ঠিত সাধাৰণ ধৰ্মঘটৰ প্ৰভাৱ আজি শিৱসাগৰতো পৰা দেখা যায়। পুৱাৰ ভাগৰ পৰাই আজি শিৱসাগৰ চহৰ তথা চুবুৰীয়া অঞ্চলসমূহত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ হৈ আছিল। স্থানীয় বিভিন্ন ট্ৰেড ইউনিয়ন আৰু শ্ৰমিক সংগঠনৰ সদস্যসকলে ONGCৰ নাজিৰাৰ কাৰ্যালয়ত আৰু শিৱসাগৰ সদৰত থকা LRC কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ বিভিন্ন দাবী ধৰণীৰে প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। বন্ধৰ সময়ছোৱাত শিৱসাগৰ নগৰ আৰু 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ চলাচল সীমিত আছিল। আনহাতে আজি এই বন্ধৰ ফলত ONGCৰ কাম কাজ আংশিকভাৱে প্ৰভাৱিত হোৱা দেখা যায়। ধৰ্মঘটৰ ফলত আজি জিলাখনৰ স্বাভাৱিক দৈনন্দিন জীৱন তথা ব্যৱসায়িক কাৰ্যকলাপ বিঘ্নিত হয়। দেশজুৰি
ধুবুৰী জিলাতো আজি এই বন্ধৰ ব্যাপক প্ৰভাৱ দেখা যায়। জিলাখনত যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ ফলত জনজীৱন ব্যাহত হয়। ধুবুৰী চহৰৰ লগতে গৌৰীপুৰ, গোলকগঞ্জ আৰু বিলাচীপাৰা সমজিলাৰ সৰহ সংখ্যক বিত্তীয় প্ৰতিষ্ঠান, ডাকঘৰ আদিও বন্ধ থকা পৰিলক্ষিত হয়। একাংশ ধৰ্মঘটকাৰীয়ে জিলাখনৰ কেইবাটাও পথ অৱৰোধ কৰি বন্ধ সফল কৰাৰ চেষ্টা চলায়। জিলাখনৰ প্ৰায়ভাগ চৰকাৰী কাৰ্যালয়তে কৰ্মচাৰীৰ উপস্থিতি সেৰেঙা হোৱা দেখা যায়। বৰপেটা জিলাত আজি বন্ধৰ প্ৰভাৱ দেখা যায়। ভাৰতীয় জীৱন বীমা নিগমৰ বৰপেটা শাখাই আজি ধৰ্মঘট পালন কৰে। ধৰ্মঘটকাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত শ্ৰম কোড বাতিল, ভাৰতীয় জীৱন বীমা নিগমৰ প্ৰিমিয়ামত GST প্ৰত্যাহাৰকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে। কামৰূপ জিলাতো আজি শতাধিক শ্ৰমিক আৰু কৃষকে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। বাক্সা জিলাত গৃহ নিৰ্মাণ শ্ৰমিক সন্থাই অঞ্চলিত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে 11টা দাবী পূৰণৰ বাবে এই প্ৰতিবাদ কৰিছে বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চিৰাং জিলাৰ সদৰ কাজলগাঁৱত জিলা বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয় গৃহটো আজি মুকলি কৰে। জিলা বিজেপিৰ কাৰ্যালয় মুকলি হোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনতো অংশ লয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে সমাগত BTC পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে অকলে অৱতীৰ্ণ হ'ব। ইয়াৰ বাবে দলীয় কাৰ্যকৰ্তাসকলক সকলো বুথক শক্তিশালী কৰিবলৈ তেওঁ আহ্বান জনায়।
যিকেইটা চিটত আমি ইলেকশ্যন খেলিম, সেইকেইটাত আমি জিকিবৰ কাৰণে ইলেকশ্যন খেলিম। কিন্তু আমি সকলোৰে লগত শান্তিপূৰ্ণ মৰম প্ৰেম এই ভাবেৰে আমি ইলেকশন খেলিব খোজো, কারণ বিটিএডি খুব বেশি সংঘাতর মাজেৰে ইলেকশন হলে মানুষেও বেয়া পাব, গতিকে আমি এটা খুব ভাল পরিবেশত ইলেকশন খেলিব খোজো। হাগ্রামা মহিলারিয়ে উলালে ঠিক আছিলে, বিটিসির একদম সিম্পল স্লোগান, শান্তি সুরক্ষিত বিকশিত বিটিআর বাস। আর আমি কোনো কথা লুকাই কারো লগত করা নাই, সকলো কথা ক্লিয়ার আছে, ইয়াত কোনো বিশেষ সমস্যা একো নাই, কারণ এটো নতুন নহয়, যোৱাবাৰো আমি বেলেগে খেলিছো।
মুখ্যমন্ত্রী কয় যে চিৰাঙত বিগত সময়ছোৱাত 30,000 লোক অরুণোদয় আঁচনিত অন্তর্ভুক্ত হৈছে, এইবাৰ জিলাখনত 60,000 হিতাধিকাৰীয়ে অরুণোদয় আঁচনি লাভ কৰিব বুলি তেওঁ প্ৰকাশ কৰে। ডক্টৰ শৰ্মাই বিগত 5 বছৰত বিটিআৰত শান্তিৰ বাতাবৰণ সৃষ্টি হোৱা বুলি উল্লেখ কৰে। আজিৰ কাৰ্যকৰ্তা সন্মিলনত অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও অংশগ্ৰহণ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে বিগত 5 বছৰত বিটিআৰৰ উন্নয়ন হোৱা বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন চৰকাৰী জনকল্যাণমূলক আঁচনিৰ অগ্ৰগতিৰো বুজ লয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত পৰ্যালোচনা সভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আঁচনিসমূহৰ ৰূপায়ণৰ জৰিয়তে সমাজৰ শেষ শাৰীৰ লোকজনকো সামৰি লবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ পৰ্যবেক্ষকসকলৰ সৈতে আলোচনাত মিলিত হয়। সভাপতি শ্ৰীগগৈয়ে বৈঠকত পৰ্যবেক্ষকসকলৰ সৈতে বিটিআৰৰ 40খন আসন সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰে। আলোচনাৰ অন্তত সভাপতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে বিটিআৰৰ 40খন আসনৰ বাবে 70-80 জনীয়া এখন পৰ্যবেক্ষকৰ তালিকা প্ৰস্তুত কৰা হৈছে। এই পৰ্যবেক্ষকসকলক তেওঁলোকৰ দায়িত্ব সন্দৰ্ভত আজি অৱগত কৰোৱা হয় বুলি তেওঁ জানিবলৈ দিয়ে।
আমাৰ স্থিতি একে, নিৰ্বাচনী ৰণকৌশল যথেষ্ট গুৰুত্বপূৰ্ণ। এই ৰণকৌশলটো আমাৰ অহা কিছু দুসপ্তাহ পিছত আমি তৃণমূল পৰ্যায়তো আমি ঢুকাম। সাংগঠনিক সিদ্ধান্ত কংগ্ৰেছৰ ৰাজনৈতিক ৰণকৌশল দিছপুৰ ৰাজীৱ ভৱনত নহয়, তৃণমূল কৰ্মীৰ লগত বহি তেখেতৰ ঘৰৰ চোতালত বহি আলোচনা কৰি আমি নিজৰ ৰণকৌশল তৈয়াৰ কৰিম।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাত ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জিলাখনৰ 5খন ৰাজহচক্ৰ বানৰ কবলত পৰিছে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লগতে আন আন বিভাগসমূহে সন্মিলিত প্ৰচেষ্টাৰে তৎপৰতা অৱলম্বন কৰিছে। জিলাখনৰ বিভিন্ন স্থানত মুঠ 33টা সাহায্য শিবিৰ স্থাপন কৰি জিলা প্ৰশাসনে বানপীড়িতলৈ সহায়ৰ হাত আগবঢ়াইছে। মৰঙী ৰাজহচক্ৰৰ অধীনৰ মুঠ 24খন গাঁৱৰ প্ৰায় 6,000 লোক বানৰ কবলত পৰিছে। ৰাজহচক্ৰৰ মুঠ 9খন গাঁৱৰ 8,000+ লোক আৰু খুমটাই ৰাজহচক্ৰৰ অধীনত 30খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। গোলাঘাট ৰাজহচক্ৰৰ মুঠ 23খন গাঁৱৰ প্ৰায় 2,000 লোক এই বানৰ কবলত পৰিছে। আজি দিনটোত বোকাখাট আৰু সৰুপথাৰ ৰাজহচক্ৰৰ 2গৰাকী লোক বানত মৃত্যু হোৱাৰ খবৰ আহিছে। মৰঙীত বাহৰ পাতি থকা যোৰহাটৰ NDRFৰ এটা দলে SDRFৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বানপীড়িত লোকসকল বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱালৈ চাই জিলা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। মৰঙীত ধনশিৰি নৈৰ বাঢ়নী পানীয়ে এখন কাঠৰ দলং উটুৱাই নিয়ে। 3 নম্বৰ ভোলাগুৰি আৰু 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সাৰৰ গাঁও সংযোগী এই দলংখন উটুৱাই নিয়াত ভোলাগুৰি অঞ্চলত বহু লোক বানত আৱদ্ধ হৈ পৰিছে। ইপিনে কিছুদিন ধৰি হোৱা বৰষুণৰ ফলত হোজাই জিলাত বান পৰিস্থিতি জটিল হৈ পৰিছে। যমুনা নৈৰ বাঢ়নী পানীয়ে দবকা আৰু যমুনামুখৰ কিছু অংশ পুনৰ বুৰাই পেলাইছে। বানৰ ফলত অঞ্চলটোৰ 4,000+ পৰিয়াল আৱদ্ধ হৈ পৰা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। হোজাই জিলা প্ৰশাসনৰ ফালৰ পৰা উদ্ধাৰ অভিযান চলোৱাৰ লগতে বান সাহায্য প্ৰদান কৰি থকা বুলিও সংবাদদাতাই জানিবলৈ দিছে। কামৰূপ মহানগৰ জিলাৰ পক্সো আদালতে শিশু যৌন নিৰ্যাতনৰ গোচৰত জয়ন্ত তালুকদাৰ নামৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ড আৰু 10,00,000 টকা জৰিমনা বিহিছে। পল্টন বজাৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আদালতে লোকজনক এই শাস্তি বিহে। জালুকবাৰী থানাৰ আন এটা গোচৰত আজি আদালতে জানু বৰুৱা নামৰ আন এজন লোকক 5 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 50,000 টকা জৰিমনা বিহিছে। ওদালগুৰি জিলা বিশেষ ন্যায়াধীশৰ আদালতে শিশু যৌন নিৰ্যাতনৰ অপৰাধত দোষী সাব্যস্ত লক্ষ্মীৰাম হেম্ব্ৰম নামৰ এজন অপৰাধীক আজি 20 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 20,000 টকাৰ জৰিমনা বিহে। হৰিশিঙি থানাৰ অন্তৰ্গত শান্তিপুৰ ধিপাবস্তিৰ লোকজনে 2023চনৰ 3 ফেব্ৰুৱাৰীৰ পুৱা জিলাখনৰ স্বপন গাঁও কাচিতলাৰ এটি শিশুক যৌন নিৰ্যাতন চলাইছিল। শিশুটিৰ মাতৃৰ এজাহাৰৰ ভিত্তিত ওদালগুৰি আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। ওদালগুৰি জিলাৰ বিশেষ ন্যায়াধীশ এন চানবায়া দেউৰীৰ আদালতে সাক্ষ্য প্ৰমাণৰ ভিত্তিত লোকজনক দোষী সাব্যস্ত কৰি শাস্তিৰ ৰায় দিয়াৰ লগতে ভুক্তভোগী পৰিয়ালক 5,00,000 টকাৰ ক্ষতিপূৰণ দিয়াৰ বাবে জিলা আইন সেৱা প্ৰাধিকৰণক নিৰ্দেশ দিয়ে। ইপিনে কামৰূপ জিলাৰ চাংচাৰী থানাৰ অন্তৰ্গত দৌৰা কোহৰা গাঁৱত 2013 চনৰ 13 জুলাইত সংঘটিত ধৰ্ষণৰ অপৰাধত আজি ৰঙিয়াৰ অতিৰিক্ত জিলা আৰু ছেচন ন্যায়াধীশ মুকুল চেতিয়াই অভিযুক্তক 10 বছৰ সষ্টম কাৰাদণ্ডৰ ৰায় দিয়ে। আদালতে উপযুক্ত তথ্য প্ৰমাণৰ ভিত্তিত আজি অভিযুক্ত হিতেশ কাকতি নামৰ লোকজনক এই শাস্তি ৰায় দিয়াৰ লগতে 5,000 টকাৰ জৰিমনা বিহে। তদুপৰি ভুক্তভোগী যুৱতীগৰাকীক জিলা ন্যায়াধীশ প্ৰাধিকৰণৰ তৰফৰ পৰা 1,00,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে বুলি চৰকাৰী পক্ষৰ অধিবক্তাই প্ৰকাশ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আজিৰে পৰা অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযান শীৰ্ষক দ্বিতীয় পৰ্যায়ৰ আৱাসিক কৰ্মশালা অনুষ্ঠিত হৈছে। কলাক্ষেত্ৰ চৌহদত অনুষ্ঠিত এই কৰ্মশালাত বিভিন্ন জনগোষ্ঠীৰ 120 গৰাকী যুৱশিল্পীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাত 18 গৰাকী সমল ব্যক্তিয়ে প্ৰশিক্ষণ প্ৰদান কৰিব। আজিৰ উদ্বোধনী অনুষ্ঠানত কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে এই কাৰ্যসূচীৰ তাৎপৰ্য ব্যাখ্যা কৰে। এই কৰ্মশালাত টাই খামিয়াং, দালু, জেমিনাগা আৰু ৰাংখল জনগোষ্ঠীৰ শিল্পীসকলে ভাগ লৈছে। আজিৰ কাৰ্যসূচীত মূলতঃ ৰাংখল আৰু দালু জনগোষ্ঠী তথা টাই খামিয়াং আৰু জেমিনাগা জনগোষ্ঠীৰ শিল্পীসকলে পৰস্পৰে পৰস্পৰৰ নৃত্যশৈলীৰ দীক্ষা গ্ৰহণ কৰে। দিছপুৰ আৰক্ষীয়ে মছজিদলৈ গাহৰি মাংস নিক্ষেপ কৰাৰ ঘটনাৰে জড়িতৰ অভিযোগত মৃদুপৱন পাঠক নামৰ এজন যুৱকক যোৱা নিশা গ্ৰেপ্তাৰ কৰে। চি চি টিভি দৃশ্যৰ সহায়ত আৰক্ষী অভিযান চলাই বৰপেটাৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ আনে। যুৱকজনৰ স্কুটিখনো আৰক্ষীয়ে জব্দ কৰে। বাতৰি পৰৱৰ্তী অংশখনক অৰুণিমাৰ পৰা।
অসমীয়া সংগীত জগতৰ অন্যতম পুৰোধা প্ৰভাত শৰ্মাৰ উপজাতিন উপলক্ষে কাইলৈ সংগীত শিল্পীগৰাকীৰ সোৱৰণত মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত প্ৰভাতী পৰশ শীৰ্ষক এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক অনুষ্ঠান দেৱকান্ধাৰৰ উদ্যোগত আৰু ইনলি ফাউণ্ডেশ্যনৰ সহযোগত আয়োজিত এই অনুষ্ঠানত অসমীয়া লোককলাৰ লগতে ভূপেন্দ্ৰনাথ হাজৰিকাৰ নাটক আলাপ পৰিৱেশন কৰা হ'ব। ৰাজহ মন্ত্ৰী কেশৱ মহন্তই আজি প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় ডায়েলেছিছ আঁচনিৰ অধীনত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত এটা ডায়েলেছিছ কেন্দ্ৰ মুকলি কৰে। কেন্দ্ৰটোৱে বৃহত্তৰ কলিয়াবৰৰ ৰাইজক উপকৃত কৰিব বুলি আশা কৰা হৈছে। এই উপলক্ষে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে দেশৰ আগশাৰীৰ চিকিৎসালয় এপ'লৰ সৈতে ৰাজ্য চৰকাৰে কৰা চুক্তি অনুসৰি স্বাস্থ্যখণ্ডত ডায়েলেছিছৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে এনে ব্যৱস্থাৰ অংশ হিচাপে কলিয়াবৰ মহকুমা চিকিৎসালয় মুকলি কৰা কেন্দ্ৰটোত দৈনিক 3টা ভাগত 12 গৰাকী ৰোগীয়ে বিনামূলীয়াকৈ চিকিৎসা লাভ কৰিব। মৰিগাঁও জিলা কৃষি বিভাগে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা 2025-26 আঁচনিৰ অধীনত বানত ক্ষতিগ্ৰস্ত কৃষকক সমূহীয়া কঠীয়াতলী প্ৰস্তুতকৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। এই আঁচনিৰ অধীনত আজি জিলাখনৰ ফুৰবন্ধা কৃষি চক্ৰৰ অধীনত গড়মাৰীত কঠীয়া সিঁচা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। 134 সংখ্যক বৰ্ষত পদাৰ্পণ কৰা দেশৰ ঐতিহাসিক ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপৰ 3টা ট্ৰফী আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ অনা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে ডুৰাণ্ড কাপক আদৰণি জনোৱাৰ লগতে 3টা ট্ৰফী মুকলি কৰে। শ্বিলঙক দ্বিতীয়বাৰৰ বাবে ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা আয়োজনৰ বাবে সুবিধা দিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে সশস্ত্ৰ বাহিনীক ধন্যবাদ জনায়। উল্লেখযোগ্য যে অহা 23 জুলাইৰ পৰা দেশৰ 5খন ৰাজ্যত ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইয়াৰে গ্ৰুপ ইৰ 6খন খেলৰ লগতে নকআউট পৰ্যায়ৰ 2খন খেলো শ্বিলঙত অনুষ্ঠিত হ'ব। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত বেদেটিত আজি আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ সামৰণি পৰে। বিশ্বনাথ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাৰ 15 বছৰ অনুৰ্ধ ল'ৰাৰ শাখাত বীৰ লাচিত উচ্চ মাধ্যমিক বিদ্যালয় বিজয়ী হয়। 17 বছৰ অনুৰ্ধ ল'ৰাৰ শাখাত পূব বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে খিতাপ অৰ্জন কৰে। একেদৰে 17 বছৰ অনুৰ্ধ ছোৱালী শাখাত ষ্টেলা মেৰী বিদ্যালয় বিজয়ী হয়। আনহাতে আজি জিলাখনৰ জৱাহৰ নৱোদয় বিদ্যালয়ত হকী খেলৰ বাছনি শিবিৰ অনুষ্ঠিত হৈছে। গোলাঘাট জিলাৰ বোকাখাটৰ বৰচাপৰি চাহ বাগিচাত বননীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয়। বাগিচাৰ মাজেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত হাতীয়ে আক্ৰমণ কৰাত থমা নায়ক নামৰ লোকজনৰ মৃত্যু হয়। দেশৰ 10টা শ্ৰমিক সংগঠনৰ উমৈহতীয়া মঞ্চৰ ভাৰত বন্ধৰ অসমত আংশিক প্ৰভাৱ। বিজেপিয়ে বিডিচি পৰিষদীয় নিৰ্বাচনত অকলে অৱতীৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰী তথা দলৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। নিৰ্বাচনলৈ কংগ্ৰেছৰ সাজু বুলি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য। গোলাঘাট আৰু হোজাই জিলাত বান পৰিস্থিতি বৰ্তমানেও অপৰিৱৰ্তিত। ওদালগুৰি আৰু কামৰূপ মহানগৰ জিলাত শিশু নিৰ্যাতনৰ গোচৰত 2 লোকক যাৱজ্জীৱন কাৰাদণ্ড। আৰু শ্বিলঙত ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ 3টা ট্ৰফীৰ প্ৰদৰ্শন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।